এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই ৰূপজ্যোতি বৰুৱা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাত নিৰ্মীয়মান 5000 আসন বিশিষ্ট সন্মিলন কেন্দ্ৰৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। সন্মিলন কেন্দ্ৰটোত প্ৰেক্ষাগৃহ, বাগিচা, প্ৰদৰ্শনী স্থান, ৰেষ্টুৰেণ্ট, কাৰ্যালয় কক্ষ, জিৰণি কক্ষ, অতিথিশালা, অভ্যৰ্থনা কক্ষ, ব্যায়ামাগাৰ, ব্যৱসায়িক কেন্দ্ৰ, বহুমুখী ভৱন, অতিথি শালা, সংবাদ মাধ্যমৰ বাবে কক্ষ আদি বিভিন্ন সুবিধা থাকিব। মুখ্যমন্ত্ৰীয়ে নিৰ্ধাৰিত সময়ত যথোচিতভাৱে সন্মিলন কেন্দ্ৰটোত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ বিভাগীয় বিষয়াসকলক যাৱতীয় নিৰ্দেশ দিয়ে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আজি ওদালগুৰি জিলাৰ টংলাত 3খনকৈ দলঙৰ শিলান্যাস কৰে। টংলাৰ বানচেৰিয়াৰ পৰা পশ্চিমী হাঁহিনীলৈ যোৱা পথত এখন দলং আৰু ৰতনপুৰৰ পৰা চেনিপাৰা ৰেলৱে পথ সংযোগী দুখনকৈ দলঙৰ শিলান্যাস কৰে। তেওঁ লগতে অসম চৰকাৰৰ শিক্ষা বিভাগৰ অধীনত ডিমাকুছিত অৱস্থিত ভেৰগাঁও আদৰ্শ বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে আৱাসগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত বিটিচিৰ পাৰিষদ অৰ্পণা মেধি, বিজিৎ গৌৰাৰ লগতে সমাজকৰ্মী শ্যামল চৰকাৰ, চৌৰাং বড়ো, বিকন চন্দ্ৰ ডেকা উপস্থিত থাকে। নগাঁও জিলা কাৰ্যালয়ত আজি দিনজোৰা কাৰ্যসূচীৰে অসম গণ পৰিষদ দলৰ সাধাৰণ সভা অনুষ্ঠিত হয়। সমাগত পঞ্চায়ত আৰু 2026 চনৰ নিৰ্বাচনৰ বাবে বিজেপিৰ সৈতে মিত্ৰজোঁটত থকা আঞ্চলিক দলটোৱে প্ৰস্তুতি আৰম্ভ কৰিছে। এই সাধাৰণ সভাত কৃষক পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্য, দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁও জিলা সভাপতি মণিমাধৱ মহন্ত, ৰূপহীহাট বিধান পৰিষদৰ সভাপতি জাকিৰ হুছেইন ফৰাজীৰ লগতে দলীয় কৰ্মীসকল উপস্থিত থাকে। সভাই নগাঁও জিলা কৃষক পৰিষদৰ পৰৱৰ্তী কাৰ্যকালৰ বাবে অৰুণ শইকীয়া সভাপতি আৰু মৃণাল বৰা সম্পাদক হিচাপে প্ৰদীপ কৰ্মকাৰ আৰু জয়নাথ দাসক লৈ এখন সমিতি গঠন কৰে। ৰাজ্যখনৰ সংবাদ জগতত এটা পৰিচিত নাম নীতুমণি শইকীয়া। উত্তৰ অসমৰ এখন সৰু চহৰৰ পৰা অহা এজন তীক্ষ্ণদ্ধি যুৱক এদিন আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ আহি প্ৰচাৰ মাধ্যমৰ সৈতে কিদৰে জড়িত হৈছিল আৰু পৰৱৰ্তী কালত কিদৰে ৰাজ্যৰ টেলিভিছন সংবাদ মাধ্যমত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছিল সেই বিষয়ে তেওঁ নিজৰ মুখেৰেই শুনিবলৈ পাব কাইলৈ নিশা 8:02 আমাৰ দৃষ্টিপাত অনুষ্ঠানত। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু সাক্ষাৎ গ্ৰহণ ৰাজীৱ লোচন বৰঠাকুৰৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অহা দেওবাৰে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত দেশৰ কথা দেশৰ গান শীৰ্ষক এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত চাইবাৰ অপৰাধ সম্পৰ্কত বক্তৃতা প্ৰদান কৰিব উপ আৰক্ষী অধীক্ষক পিংকী দাসে। ইয়াৰ পাছতেই জ্যেষ্ঠ সংগীত শিল্পী জে পি দাস আৰু দুৰ্গাময়ী বৰাই গীত পৰিৱেশন কৰিব। সন্ধিয়া 6:05 পৰা নিশা 8 এই অনুষ্ঠান কেন্দ্ৰৰ মহাবাহু শাখা আৰু ইয়াৰ ফেচবুক পেজত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানৰ মাজতে 6:45 সন্ধিয়াৰ আঞ্চলিক বাতৰি আৰু 7:10 বাতৰি প্ৰচাৰ কৰা হ'ব। দেওবাৰে সন্ধিয়া 7:45 প্ৰচাৰ হ'বলগীয়া সংবাদ চলন্তিকাৰ প্ৰচাৰ অৱশ্যে বন্ধ থাকিব। জলবায়ু পৰিৱৰ্তনৰ বিষয়ে সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত জলবায়ু পৰিৱৰ্তন আৰু সংবাদ মাধ্যমৰ ভূমিকা শীৰ্ষক এটা অনুষ্ঠান অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ যোগাযোগ আৰু সাংবাদিকতা তথা পৰিৱেশ বিজ্ঞান বিভাগৰ উদ্যোগত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সহযোগত আয়োজন কৰা এই অনুষ্ঠানত বিভিন্ন সংবাদ সংস্থাৰ 40জনতকৈও অধিক সম্পাদকে অংশগ্ৰহণ কৰে। জলবায়ু পৰিৱৰ্তনে কঢ়িয়াই অনা প্ৰত্যাহ্বান আৰু এই ক্ষেত্ৰত সংবাদ মাধ্যমে গ্ৰহণ কৰিবলগীয়া ভূমিকা সন্দৰ্ভত তেওঁলোকে আলোচনা কৰে। এই অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ননীগোপাল মহন্ত মুখ্য অতিথি হিচাপে উপস্থিত থাকি পৰিৱেশ বিষয়ত ৰাজহুৱা সজাগতা গঢ় দিয়াত সংবাদ মাধ্যমৰ গুৰুত্ব সম্পৰ্কে বহলাই কয়। কেন্দ্ৰীয় হিলাল সমিতি অসমে পৰহিলৈ ৰমজানৰ প্ৰথম ৰোজা আৰম্ভ হ'ব বুলি জানিবলৈ দিয়ে। সমিতিৰ সভাপতি আৰু সম্পাদকে আমাৰ সংবাদদাতাক জনোৱা মতে আজি সন্ধিয়া অসম তথা দেশৰ অন্য প্ৰান্তত আকাশত ৰমজান মাহৰ জোন দেখা নোযোৱাৰ পৰিপ্ৰেক্ষিতত পৰহিৰ পৰা ৰমজান মাহ আৰম্ভ হ'ব। ICC চেম্পিয়নছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ লাহোৰত অনুষ্ঠিত গ্ৰুপ বিৰ এখন খেলত আজি আফগানিস্তানে নিৰ্ধাৰণ কৰি দিয়া 276 ৰাণৰ লক্ষ্যণ অনুসৰণ কৰি অষ্ট্ৰেলিয়াই 12 অভাৰ 5 বলত 1 হেৰুৱাই 109 ৰাণ সংগ্ৰহ কৰাৰ সময়তেই বৰষুণৰ বাবে বৰ্তমান খেলখন স্থগিত হৈ আছে। নিশাৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:05।